এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনলৈ মাজত মাথো সাতটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আজি নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আৰম্ভ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছ মুখামুখি এটা শুনক বিতং বাতৰি বিধানসভা নিৰ্বাচনলৈ মাজত মাথো সাতটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে অসমলৈ আহিছে প্ৰধানমন্ত্ৰীয়ে বৰ্তমান ধেমাজিৰ গোগামুখত বিজয় সংকল্প সভাত অংশ লৈছে তেওঁ ইয়াৰ পাছত বিশ্বনাথৰ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদী 6 এপ্ৰিলত মৰাণ বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি দেৱব্ৰত শইকীয়া লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা খোৱাং আৰু টিংখাঙত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপৰ কমলপুৰ সমষ্টিৰ বিহদিয়াত বিজয় সংকল্প সমাৰোহত অংশ লয় তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ প্ৰচাৰ চলায়
কমলপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত আজি ভাগ ললো দিগন্ত কলিতা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী মই বিশ্বাস কৰো কমলপুৰ সমষ্টিৰ ৰাইজে বিপুল ভোটত দিগন্ত কলিতাক বিজয়ী কৰিলে
তেওঁ বৰ্তমান টংলাত নিৰ্বাচনী সভাত ভাগ লৈছে ডঃ শৰ্মাই আজি গুৰেশ্বৰ টিহু হাজো শুৱালকুছি আৰু ৰঙিয়াত বিজয় সংকল্প সভা তথা ৰোড শ্বোত অংশ লৈ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৰাইজৰ দলৰ অখিল গগৈ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃতাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে দৰং জিলাৰ চিপাঝৰত আজি কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াই ঘৰে ঘৰে গৈ প্ৰচাৰ চলায় সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত বৃহত্তৰ চিপাঝৰ অঞ্চলত এইবাৰ দলটোৱে আশা কৰা মতে ভোট লাভ কৰিব বুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আশা প্ৰকাশ কৰে
তীব্র গতিত আমাৰ প্ৰচাৰ অভিযান চলি আছে পূৰ্বৰ কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত এটা বৃহৎ অঞ্চল চাৰিখন গাঁও পঞ্চায়ত আৰু অন্য এখন গাঁও পঞ্চায়তৰ চাৰিখন গাঁও প্ৰায় পাঁচখন গাঁও পঞ্চায়ত এতিয়া নতুনকৈ চিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল যোৱা যি ডিলিমিটেশ্যন হৈছিলে গতিকে সেই অঞ্চলটো এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে সমষ্টি বহুত ডাঙৰ হৈ গ'ল কম সময়ত বেছি ঠাই আমি কভাৰ কৰিবলগীয়া হৈছে কাৰণে আমি অলপ খৰতকীয়া কৰিছো আৰু জনসাধাৰণৰ শক্তি আমাৰ পক্ষত আছে সেইকাৰণে মই নিশ্চিত হৈ আছো যে আমাৰ বিজয়ী হবই মানুহৰ ছাপৰ্টটো গ্ৰাউণ্ডত যিটো ছাপৰ্ট সেই ছাপৰ্টটো মই পাইছো বুলি মই ধৰি লৈছো আৰু তেওঁলোকে যিমানেই কিবা বাধাৰ সৃষ্টি নকৰক কিয় আমি সেই বাধা আঁতৰাই আমি আগুৱাই যাব পাৰিম
আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে জিলা প্ৰশাসনে নিৰ্বাচনী শুভংকৰ আৰু প্ৰচাৰ বাক্য মুকলি কুইজ বাতৰি পঢ়া প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কাছাৰ আৰক্ষীয়ে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ফ্লেগ মাৰ্চ অনুষ্ঠিত কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত ঘুংগুৰ বাইপাছৰ পৰা মেনিপুৰলৈকে ফ্লেগ মাৰ্চ উলিওৱা হয় অসম আৰক্ষী জোৱানৰ উপৰিও CRPF আৰু BSF জোৱানসকলে এই ফ্লেগ মাৰ্চত অংশ লয়
নিৰ্বাচন ইতিমধ্যে 9 তাৰিখে হোৱাৰ সিদ্ধান্ত হৈছে আৰু এই 15 তাৰিখে ইতিমধ্যে বিসূচনা জাৰি হৈছে আৰু সেই মৰ্মে আমি বিভিন্ন ধৰণৰ সুৰক্ষা ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ আৰু আমি বিভিন্ন ধৰণৰ ফুট মাৰ্চ ৰোড পেট্ৰলিং আৰু এৰিয়া ডমিনেশ্যন বিভিন্ন ধৰণৰ আমি ৰাইজক অস্বস্থ কৰিবৰ কাৰণে যাতে সকলোৱে সুৰক্ষিতভাৱে ভোট দিব পাৰে কোনো যাতে ফেয়াৰ পোল হয় এই গোটেইবিলাক ব্যৱস্থা কথা আমি লক্ষ্য ৰাখি আমি ছিকিউৰিটি আমি সুৰক্ষা ব্যৱস্থা হাতত লৈছোঁ
যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি কছাৰী মৈদান আৰু পুৰণি অসম ৰাজ্যিক পৰিবহণ নিগম পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয় তেওঁ নিৰ্বাচনৰ সময়ত যান বাহনৰ সুব্যৱস্থা আৰু পৰিবহণ কোষৰ দ্বাৰা চলাই থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লয় এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতি
খুৰা বৰ আনন্দত থকা যেন লাগিছে যে
ভবাই নাছিলো ভাইটি এই ঠাইডোখৰো কেতিয়াবা বেদখলমুক্ত হ'ব বুলি কিন্তু আমাৰ চৰকাৰে এই সকলো সম্ভৱ কৰি দেখুৱালে
সুৰক্ষিত বিকশিত অসমৰ বাবে পদুম ফুলৰ চিনত ভোট দি BJPক জয়যুক্ত কৰোৱা হয়
বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপ্ৰিয় 2027 আজি আৰম্ভ হৈছে। এয়া হৈছে দেশৰ সুৰক্ষা আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপ্ৰিয়। এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব আৰু এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প থাকিব। স্বগণনাৰ এই প্ৰক্ৰিয়া আজিৰে পৰা 15 তাৰিখলৈ মুকলি থাকিব। ঘৰৰ তালিকা প্ৰস্তুত আৰু গণনা 16 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 15 মে'ত সামৰণি পৰিব। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকাৰ প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনাগত শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক পঞ্জী ঘোষণা কৰিছে। এই অনুসৰি আজিৰে পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে। নতুন শিক্ষাবৰ্ষত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ দিনকে ধৰি মুঠ 254 দিন বিদ্যালয়ত উপস্থিত থাকিব লাগিব। এই শিক্ষাবৰ্ষত বিদ্যালয়সমূহত গ্ৰীষ্ম বন্ধসহ 111 দিন পাঠদান বন্ধ থাকিব। ইপিনে 2026 বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন পঞ্জীয়নৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে আজিৰ পৰা পৰ্টেল মুকলি কৰিব। এই অনলাইন পঞ্জীয়নৰ অহা 15 মে'ত অন্ত পৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৰাজ্যৰ সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এপ্ৰিল, মে' আৰু জুনত অসমসহ উত্তৰ পূৰ্বাঞ্চলত সৰ্বোচ্চ তাপমাত্ৰা অধিক হ'ব আৰু বৰষুণ স্বাভাৱিকতকৈ কম হ'ব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰাজ্যত মাৰ্চত 166.6 মিলিমিটাৰ বৰষুণ হৈছে আৰু এই পৰিমাণ স্বাভাৱিকতকৈ 129% অধিক। বিভাগটোৱে লগতে কাইলৈৰ পৰা বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে গুজৰাট টাইটানছক 6-3 উইকেটত পৰাস্ত কৰে। নৱাগত খেলুৱৈ কুপাৰ কনলিৰ অপৰাজিত 72 ৰাণৰ সহায়েৰে পাঞ্জাব কিংছে 19 অভাৰ আৰু 1 বলত 7 উইকেট হেৰুৱাই গুজৰাট টাইটানছে নিৰ্ধাৰণ কৰি দিয়া 162 ৰাণৰ লক্ষ্য অতিক্ৰম কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰবাৰ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 7টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আজি নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027 আৰম্ভ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েন্টছ আৰু দিল্লী কেপিটেলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।